এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ গ্ৰহণ, ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তিনিচুকীয়াত মন্তব্য, বিটিচি পৰিষদে নিৰ্বাচনৰ পূৰ্বে বিটিআৰৰ 5খন জিলাত খচৰা ভোটাৰ তালিকা প্ৰকাশ, ৰাষ্ট্ৰপতি ভৱনত সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ 5খন সাঁচিপতীয়া পুথি প্ৰদান, আৰু দেশৰ ব্যক্তিগত এফ এম চেনেলৰ অনুজ্ঞাপত্ৰৰ বাবদ 2024-25 বিত্তীয় বৰ্ষত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মুঠ 196,28,00,000 টকা উপাৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। শ্ৰীধনখৰে কালি স্বাস্থ্যজনিত কাৰণত উপৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি বিচাৰি ৰাষ্ট্ৰপতিগৰাকীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি গ্ৰহণ কৰা জগদীপ ধনখৰৰ সুস্বাস্থ্য কামনা কৰিছে। বিদায় উপৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দেশৰ উপৰাষ্ট্ৰপতিকে ধৰি ভিন ভিন পদবীত কাৰ্যনিৰ্বাহ কৰা শ্ৰীধনখৰে দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ভালেমান সুযোগ লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে ভূমি দখলমুক্ত কৰা হ'ব। ৰাজ্যত প্ৰায় 29,00,000 বিঘা ভূমি অবৈধভাৱে দখল হৈ আছে বুলি তেওঁ মন্তব্য কৰে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতো সন্দেহজনক লোকে ভূমি দখল কৰি থকাৰ তথ্যও লাভ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।
গোলাঘাটৰ পৰা আৰম্ভ হ'ব, মাৰ্ঘেৰিটাতো খালী মাটি থকাৰ কাৰণে বহুত লোক আহিছে, আমাৰ খবৰ আছে। খালী সকলোবোৰ কাম আমি একেলগে ল'ব নোৱাৰোঁ, প্ৰত্যেকটো কামতে 3-4 মাহৰ এটা প্ৰক্ৰিয়া থাকে। সেইকাৰণে য'ত সমস্যাটো হাতৰ পৰা ওলাই যাব হৈছে তাতে আমি কৰি আছোঁ, কিন্তু মই ভাবোঁ যে এটা সময়ত আমি গোটেইখিনি মাটি উচ্ছেদৰ জৰিয়তে হওক বা আন ব্যৱস্থাৰ জৰিয়তে হওক আমি আমাৰ মাটিখিনি আমি উদ্ধাৰ কৰিব পাৰিম। খালি অলপ সহায়ো লাগিব আৰু ধৈৰ্যও লাগিব, কাৰণ এটাৰ পিছত এটাকৈ কৰি গৈ থাকিব লাগিব। মই যোৱাকালিও দৰঙত কৈছিলোঁ যে 1,00,000 আমি 29,000 বিঘা মাটি আমি বেদখলৰ পৰা মুক্ত কৰিছোঁ, কিন্তু অসমত 29,00,000 বিঘা মাটি বেদখলকাৰীৰ হাতত আছে। এইটো এটা বহুত ডাঙৰ অংক, মানুহে ক'ব নোৱাৰোতে নোৱাৰোতে লাহে লাহে লওঁতে লওঁতে বহুত ডাঙৰ এটা হিচাপ লাহে লাহে আমি কৰি গৈ।
ইপিনে তিনিচুকীয়া জিলাৰ শদিয়াৰ চপাখোৱাৰ বুঢ়া বুঢ়ী খালৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে 9 কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্প ৰূপায়ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। আজি তিনিচুকীয়া ভ্ৰমণ কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে বুঢ়া বুঢ়ীৰ খালত আয়োজিত এটা ধৰ্মীয় অনুষ্ঠানত অংশ লোৱাৰ সময়ত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে 21 বিঘা ভূমি সামৰি লোক নিৰ্মাণ বিভাগে এই প্ৰকল্প ৰূপায়ণ কৰিব, অহা এবছৰৰ ভিতৰত এই কাম সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। সদিয়া ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীক মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক বলিন চেতিয়া, সুৰেণ ফুকনকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই সংগ দিয়ে। সমাগত বিটিচি পৰিষদৰ নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে আজি চিৰাঙৰ 5টা পৰিষদীয় সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। খচৰা ভোটাৰ তালিকাৰ ওজৰ আপত্তি আৰু সংশোধনৰ অন্তিম সময়সীমা 5 আগষ্ট ধাৰ্য কৰা হৈছে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। তামোলপুৰ জিলাৰ 5টা পৰিষদীয় সমষ্টিৰ ভোটাৰ তালিকাও আজি প্ৰকাশ কৰা হৈছে। তামোলপুৰ জিলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি 5টা পৰিষদীয় সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 3,50,706। বিটিচিৰ অন্তৰ্গত কোকৰাঝাৰ আৰু ওদালগুৰি জিলাতো আজি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। ওদালগুৰি জিলাত খচৰা ভোটাৰ তালিকা প্ৰকাশ সন্দৰ্ভত জিলাখনৰ সংবাদদাতা নাৰায়ণ ডেকাই এইদৰে কয়।
আনহাতে আজি প্ৰকাশ কৰা হৈছে খচৰা ভোটাৰ তালিকা। সেইমৰ্মে বিটিচিৰ 40টা সমষ্টিত ভোটাৰৰ সংখ্যা 26,69,396, ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 13,29,742, মহিলা ভোটাৰৰ সংখ্যা 13,39,637, অন্যান্য ভোটাৰৰ সংখ্যা 70। 40টা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 3,277। বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে নতুনকৈ 81খন গাঁও। নতুন গাঁওসমূহৰ অন্তৰ্ভুক্তিৰে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। খচৰা ভোটাৰ ভোটার তালিকাক লৈ 5 আগস্টের ভিতর দাবি আপত্তি সমূহ নির্বাচনী বিষয়ক জানাব পারিব। অহা 11 আগস্টের ভিতর দাবি আপত্তি নিষ্পত্তি করে 13 আগস্টত চূড়ান্ত ভোটার তালিকা প্রকাশ করব বলে আজি নির্বাচনী বিষয়ে জানিবলৈ দিছে।
উড়ান সেতু নির্মাণের দীঘলী পুখুরীর পারর পর স্থানান্তর করা গছসমূহ বন বিভাগের এসওপি অনুসরি স্থানান্তর করা হয়েছে নে নাই সেই বিষয়ে আদালতক জানাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে রাজ্য সরকারক নির্দেশ দিছে। উড়ান সেতু নির্মাণের নামত গছ কেজোপা স্থানান্তর করার বিরুদ্ধে গুৱাহাটীর এজন ব্যক্তিয়ে দাখিল করা রাজহুয়া স্বার্থজড়িত আবেদনের শুনানি কালত মুখ্য ন্যায়াধীশ আশুতোষ কুমার আর ন্যায়াধীশ মাইকেল জোথান খুমাক লৈ গঠিত খণ্ড বিচারপীঠে এই নির্দেশ জারি করে। আজি রাজ্য সরকারের হয়ে মহাধিবক্তা দেবজিৎ শইকীয়ায় পরবর্তী শুনানীত এই সন্দর্ভত এখন শপতনামা দাখিল করব বলে আদালতত উল্লেখ করে। তেওঁ লগতে স্থানান্তরিত করা আটাইকেইজোপা গছ বাছি আছে বলে উচ্চ ন্যায়ালয়ক জানিবলৈ দিয়ে। আপনাদের সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পরবর্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
অসমীয়া ভাষার ধ্রুপদী মর্যাদাক অধিক গৰিমামণ্ডিত করে তোলার লক্ষ্যে শ্রীমন্ত শঙ্করদেব কলাক্ষেত্র সমাজের সৌজন্যত উল্লেখযোগ্য পদক্ষেপ গ্রহণ করা হয়েছে। সেই অনুসরি কলাক্ষেত্রর উদ্যোগত রাষ্ট্রপতি ভবনের পুথিভঁরালত সংরক্ষণ তথা প্রদর্শনের পাঁচখন প্রাচীন সাঁচিপতিয়া পুথি প্রদান করা হয়। এই পদক্ষেপর জড়িয়ে অসমীয়া ভাষার ঐতিহ্য যাত্রায় এটা নতুন গতি লাভ করে বলে শ্রীমন্ত শঙ্করদেব কলাক্ষেত্রর সচিব সুদর্শন ঠাকুরে আশা প্রকাশ করেছে। কলাক্ষেত্রর সচিবগুলো নতুন দিল্লির রাষ্ট্রপতি ভবনত আয়োজিত একটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত সাঁচিপতিয়া পুথি কেখন অর্পণ করে। রাষ্ট্রপতি ভবন সচিবালয়ের সচিব দীপ্তি উমাশঙ্করে পুথি কেখন গ্রহণ করেছে। এই সন্দর্ভত রাষ্ট্রপতি সচিবালয়ের কলা আর সংগ্রহালয়ের উপসঞ্চালক পঙ্কজ প্রতিম বরদলৈয়ে এইদরে কয়।
আপনাদের জানাবলে পাই সুখী হয়েছো যে মাননীয় রাষ্ট্রপতি দ্রৌপদী মুর্মু ডাঙরিয়ানির উদ্যোগত স্থাপন করবলে আগবহা 11টা ভারতীয় ধ্রুপদী ভাষার পুথিভঁরাল আজি আমার অসম সরকার তরফের পৰা পাঁচখন সাঁচিপতিয়া পুথি আগবহা হয়। মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাদেবর উদ্যোগত আর শঙ্করদেব কলাক্ষেত্র সমাজের সহযোগত আজি এই পুথি পাঁচখন আমার রাষ্ট্রপতি ভবনলে আগবহায়। আমার রাষ্ট্রপতি ভবনের মাননীয় সচিব মহোদয়া দীপ্তি উমাশঙ্কর উপস্থিতিত এই পুথি কেন আগবহা হয়। কীর্তন গীত গোবিন্দ নামঘোষা কে ধরে কেবাখানো প্রায় 200 বছরতক অধিক পুরোনা পুথি আজি রাষ্ট্রপতি ভবনের এই পুথিভঁরালে আগবহায়। এই পুথি সমূহ রাষ্ট্রপতি ভবন দর্শন করবল আহা সাধারণ দর্শনার্থীর লগতে বিভিন্ন দেশ বিদেশের যখন বিশিষ্ট অতিথি আর বিভিন্ন ধরনের ডেলিগেশন আহে তাদের মুক্তি রখা হব আর অহা তিন মাসের ভিতর এই প্রকল্পটির কাম সম্পূর্ণ হব বলে আশা করা হয়েছে। আর উপযুক্ত সংরক্ষণ পদ্ধতি উপযুক্ত তথ্য আর সকলখিনি দিক সামরি লই এই পুথি সমূহ সংরক্ষণ করা হব। রাইজর বাবে এই পুথি সমূহ দর্শনের ব্যবস্থা রখা হব।
অনুষ্ঠানত নতুন দিল্লীত থকা অসম ভবনের আবাসিক আয়ুক্তকে প্রমুখ্য করে কেন্দ্রীয় সরকারের ভালেকেগী বিষয়া উপস্থিত থাকে। তথ্য আর সম্প্রচার মন্ত্রালয়ে দেশের ব্যক্তিগত এফ এম চ্যানেলের অনুজ্ঞাপত্রর বাবদ 2024-25 বৃত্তীয় বর্ষত মুঠ 196,28,00,000 টাকা উপার্জন করে। এই পরিমাণ যাওয়াটো বৃত্তীয় বছরের তুলনাত প্রায় 10 কোটি টাকা অধিক। ইয়ার বিপরীতে মন্ত্রালয়ে ডি টি এইচ অর্থাৎ ডাইরেক্ট টু হোম টেলিভিশন সেবার পর 2024-25 বৃত্তীয় বর্ষত মুঠ 648,73,00,000 উপার্জন করে। এই পরিমাণ 2023-24 বৃত্তীয় বর্ষের তুলনাত প্রায় 13 কোটি কম হয়। সরকারী সূত্রই নতুন দিল্লীত প্রকাশ করা তথ্য অনুসরি ভারত কোষ পোর্টেলর যোগেদি তথ্য আর সম্প্রচার মন্ত্রালয়ে যাওয়া বৃত্তীয় বছর 1,012,39,00,000 টাকা উপার্জন করে। সরকারী বিজ্ঞপ্তি কোয়া হয়েছে যে 2025 বর্ষ দেশত থকা ডিডি ফ্রি ডিশ ডিশ টিভি এয়ারটেল ডিজিটেল টিভি টাটা প্লে আর সান ডাইরেক্ট ডিটিএইচ সেবার গ্রাহকর সংখ্যা 5,69,00,000 হ্রাস পাইছে। 2020 চনত দেশত ডিটিএইচ সেবা গ্রহণ করা গ্রাহকর সংখ্যা 7,26,00,000 এই সময়সাত 2,26,00,000 হ্রাস পাইছে। দেশত ইন্টারনেট টেলিভিশনের প্রসার আর মোবাইল ফোনের জড়িয়ে টেলিভিশন চ্যানেল উপলব্ধ হওয়ার বাবেই ডিটিএইচর গ্রাহকর সংখ্যা দ্রুতগতিত হ্রাস পাইছে বলে কোয়া হয়েছে। অসম আর মেঘালয় পাঁচদিনিয়া ভ্রমণসূচীর আকাশবাণীর সঞ্চালক প্রধান ড প্রজ্ঞা পালিওয়াল গৌড় আজি শিলংত উপস্থিত হয়। শিলংলে যাওয়ার পথত সঞ্চালক প্রধানগিয়ে আজি আকাশবাণীর উত্তর পূর্বাঞ্চলের অতিরিক্ত সঞ্চালক প্রধান আশিষ ভাটনাকার, উপসঞ্চালক প্রধান রবীন চন্দ্র বড়ো, আকাশবাণী গুৱাহাটীর উপসঞ্চালক প্রধান ওয়ালিউল্লাহ খান, আকাশবাণী গুৱাহাটীর বাতৰি বিভাগের মুরব্বী রাজীব লোচন বরঠাকুর আর আকাশবাণী গুৱাহাটীর অনুষ্ঠান বিভাগের মুরব্বী কার্ডলিন থ্যাংকিউকে ধরে বিষয়াসকলে আদরণি জানায়। কাইলৈতে শিলংত আকাশবাণীর 90 বছর সম্পূর্ণ হওয়া উপলক্ষে আয়োজিত একটা সংগীতানুষ্ঠানত অংশগ্রহণ করব। 24 জুলাইত শিলংত মেঘালয়ের আকাশবাণী কেন্দ্রসমূহত কাম কাজের পর্যালোচনা করব। 25 জুলাইর বিয়লি ড ফালিৱাল গৌড় গুৱাহাটীলৈ আহিব আৰু 26 জুলাইত তেওঁ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰিব। 27 জুলাইত তেওঁ নতুন দিল্লীলৈ উভতি যাব। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দিছপুৰত আজি বানমুক্ত গুৱাহাটী অভিযানৰ অন্তৰ্গত সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত মহানগৰীৰ বিভিন্ন বানপ্ৰৱণ এলেকাত কৃত্ৰিম বান ৰোধ কৰা সন্দৰ্ভত আলোচনা কৰে। প্ৰবল বৰষুণৰ ফলত সৃষ্টি হ'ব পৰা কৃত্ৰিম বানৰ পৰা সকলোকে সাজু হৈ থাকিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। আজিৰ এই বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে লোকনিৰ্মাণ, জলসম্পদ, ৰেল, অইলৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ধেমাজি জিলাৰ বিশেষ পক্সো আদালতে আজি এগৰাকী নাবালিকা ধৰ্ষণৰ গোচৰত এজন অভিযুক্তক পক্সো আইনৰ অধীনত 10 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে। 2021 চনত গোগামুখ থানাৰ অন্তৰ্গত সোণাপুৰত এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত মানিক আলী নামৰ এই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ বিৰুদ্ধে পক্সো আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়। 4 বছৰজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বিশেষ অতিৰিক্ত ছেচন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰে আৰু আজি ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট ধাৰা অনুসৰি এই শাস্তিৰ ৰায় দিয়ে। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
হাতীগাঁও আৰক্ষীয়ে আজি গুৱাহাটী মহানগৰীৰ দাতালপাৰাৰ গান্ধী পথত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জব্দ কৰা 28 পেকেট হেৰইনৰ বজাৰ মূল্য আনুমানিক 3,50,00,000 টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে 2 লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত সৰবৰাহকাৰী 2 জনে হেৰইনখিনি শিলচৰৰ পৰা অনা বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি দিছপুৰত পথ সমন্বয় পৰ্টেল মুকলি কৰে। পথ নিৰ্মাণৰ লগত জড়িত বিভাগসমূহৰ মাজত সমন্বয় স্থাপন কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰি উলিওৱা পৰ্টেলটোৱে উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত বিভাগসমূহক সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে পৰ্টেলটোৰ জৰিয়তে ৰাইজেও কাম কাজ নিৰীক্ষণ কৰি থাকিব পাৰিব। হোজাই জিলাৰ উদালি বজাৰৰ সমীপত জিলা শ্ৰম বিভাগে চলোৱা অভিযানত 2 শিশু শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। এটা বিস্কুটৰ কাৰখানাৰ পৰা উদ্ধাৰ কৰা শিশু দুটিক পৰৱৰ্তী সময়ত শিশু কল্যাণ সমিতিৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। শিশু শ্ৰমিক নিয়োজিত কৰা বিস্কুট কাৰখানাটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্ৰম বিভাগৰ বিষয়াই জানিবলৈ দিয়ে। অভিযানৰ সময়ত শ্ৰম বিভাগক চাইল্ডলাইন আৰু স্থানীয় আৰক্ষীয়ে সহযোগ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বৰপেটা জিলাৰ হাউলিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ নতুন ভৱনৰ লাইখুঁটা স্থাপন কৰে। এই উপলক্ষে প্ৰতিষ্ঠানটোৰ চৌহদত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে ৰাজ্যখনৰ সৰ্বাধিকৰ আন্তঃগাঁথনি শক্তিশালী কৰাত চৰকাৰ গঠনৰ পৰাই গুৰুত্ব দি আহিছে। এই আন্তঃগাঁথনি নিৰ্মাণৰ অংশ হিচাপে হাউলিত থকা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানখনক নতুন ৰূপ দিবলৈ সিদ্ধান্ত লোৱা হৈছে। প্ৰতিষ্ঠানৰ পুৰণি ভৱন নতুনকৈ নিৰ্মাণ কৰাৰ বাবে 4,06,00,000 টকা আবণ্টন দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। গ্ৰাহকক উৎকৃষ্ট সেৱাৰ লক্ষ্যৰে আজিৰে পৰা বৰপেটা জিলাৰ ডাক বিভাগত আধুনিক ডাক প্ৰযুক্তি অৰ্থাৎ IT2.0 সংযোজিত হৈছে। আজি বৰপেটা জিলাৰ প্ৰধান ডাকঘৰত ভাৰতীয় ডাক বিভাগৰ নলবাৰী বৰপেটা সমণ্ডলৰ অধীক্ষক ৰূপা ভট্টাচাৰ্যই এই ব্যৱস্থা মুকলি কৰে। তেওঁ কয় যে গ্ৰাহকক ক্ষিপ্ৰতাৰে সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা এই ব্যৱস্থাই বৰপেটাৰ মুখ্য ডাকঘৰৰ লগতে ইয়াৰ অধীনত থকা 24টা উপডাকঘৰ আৰু 171টা শাখা ডাকঘৰকো সামৰি ল'ব। ইয়াৰ ফলত জিলাখনৰ ডাক সেৱা ব্যৱস্থা অধিক উন্নত হ'ব বুলি তেওঁ উল্লেখ কৰে। কাছাৰ জিলাৰ কৃষকসকলৰ স্বাৰ্থ ৰক্ষাৰ লক্ষ্যৰে আজি জিলা আয়ুক্ত কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। খাৰিফ শস্য ক্ৰয়ৰ পূৰ্বে জিলা প্ৰশাসনে আয়োজন কৰা এই বৈঠকত জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে সভাপতিত্ব কৰে। বৈঠকত ধান ক্ৰয় প্ৰক্ৰিয়া নিয়াৰিকৈ আয়োজন কৰা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আঁচনিৰ অধীনত শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিত 740 গৰাকী ৰোগীৰ পৰিয়ালক 10,000 টকাকৈ আৰ্থিক অনুদানৰ চেক আজি বিতৰণ কৰা হয়। বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে ৰোগীৰ পৰিয়ালক চিকিৎসাৰ বাবদ চেকসমূহ বিতৰণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ গ্ৰহণ। ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তিনিচুকীয়াত মন্তব্য। BTC পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে BTRৰ 5খন জিলাত খচৰা ভোটাৰ তালিকা প্ৰকাশ। ৰাষ্ট্ৰপতি ভৱনত সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ 5খন সাঁচিপতীয়া পুথি প্ৰদান। আৰু দেশৰ ব্যক্তিগত FM চেনেলৰ অনুজ্ঞাপত্ৰৰ বাবদ 2024-25 বিত্তীয় বৰ্ষত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মুঠ 196,28,00,000 টকা উপাৰ্জন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।